আকাশবাণী গুৱাহাটী নিৰ্মল আঁচনিৰ বাতৰি পঢ়িছো তন্ময় ভৰাজাজে। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিনা কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। নগাঁও লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, কেশৱ মহন্তকে ধৰি বহুকেইগৰাকী বিধায়ক উপস্থিত থাকে। আনহাতে দৰং উদালগুৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই আজি মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে। ইপিনে ন নম্বৰ নগাঁও সংসদীয় সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে আজি জিলা নিৰ্বাচনী ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। কংগ্ৰেছ সমষ্টিৰ আৰ এন ডি আই মিত্ৰজোঁটৰ সমৰ্থিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। এই মনোনয়ন পত্ৰ দাখিলৰ সময়ত জিলা কংগ্ৰেছৰ সভাপতি, প্ৰাক্তন সভাপতিকে ধৰি আন কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। দেশৰ লোকসভা সমষ্টিৰ পৰা গণ সুৰক্ষা সমিতিৰ প্ৰাৰ্থী জন বেনাৰ চাংমাই মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু 8 এপ্ৰিল হ'ব মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন স্থানত শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁটকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীয়ে নগাঁৱৰ পানীগাঁও চাৰিআলিত থকা দশম স্কুল খেলপথাৰত এখন নিৰ্বাচনী সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই সভাৰ পাছতে সুৰেশ বৰাই নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে আজি শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ ঢেকীয়াজুলিত প্ৰচাৰ চলায়। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সবকা সাথ সবকা বিকাশ নীতিৰে দেশ আগবাঢ়ি গৈছে বুলি মন্তব্য কৰি কয় যে এই সময়ছোৱাত দেশত শান্তি স্থাপন হোৱাৰ লগতে দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে চৰকাৰী সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম হ'ল। আনহাতে বিত্তমন্ত্ৰী অজন্তা নিয়োগে যোৰহাট সমষ্টিৰ প্ৰাৰ্থী তপন গগৈৰ সমৰ্থনত বৰহোলা অঞ্চলৰ ঠায়ে ঠায়ে কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। বৰহোলা সোণোৱাল কছাৰী সাংস্কৃতিক বিকাশ কেন্দ্ৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত ভালেসংখ্যক কংগ্ৰেছ কৰ্মী বিজেপিত যোগদান কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে লগতে তিতাবৰ সমষ্টিত 83 নম্বৰ নামচুঙি পঞ্চায়তত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সভাত জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী প্ৰতাপ কছাৰীকে ধৰি অসম গণ পৰিষদৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে। ইপিনে যোৰহাট সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি পুনৰ মাজুলীৰ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰজনীনা তেজীয়ে কলিয়াবৰৰ মিছাত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ লগতে মিছামুখ, হালুৱাগাঁও, খেলঘাট, কেলিডেন, চাহবাগিচা, খাইমা আদি অঞ্চলত প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ জালুগুটি একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ইলাৰাম দাসৰ বাসগৃহত উপস্থিত হয়। লগতে ভূগৃহতো প্ৰৱেশ কৰি তেওঁ আশীষ নিৰ্মালি লয়। ইলাৰাম দাসৰ আধ্যাত্মিক জ্যোতি অসমখনক সদায় আলোকিত কৰি ৰাখিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে আজি মেচিনত বোৱা গামোচাৰ বিৰুদ্ধে মহানগৰীৰ ফাঁচী বজাৰত অভিযান চলায়। অভিযানকাৰী দলটোৱে কেইবাখনো দোকানৰ পৰা 58খন মেচিনত বোৱা গামোচা জব্দ কৰে। উল্লেখযোগ্য যে অসমীয়া গামোচাখনে ভৌগোলিক মান্যতা লাভ কৰাৰ পিছতো একাংশ অসাধু ব্যৱসায়ীয়ে ৰঙালী বিহুৰ সুযোগ লৈ মেচিনত বোৱা গামোচা বিক্ৰী কৰি আহিছে। বিভাগীয় এটা সূত্ৰে জনোৱা মতে গণেশগুৰি ফাঁচী বজাৰ আদিত অভিযান চলি এতিয়ালৈ মুঠ 350খন মেচিনত বোৱা গামোচা জব্দ কৰে। বিদেশী প্ৰশাসনৰ নিম বিভাগে মাছৰ বংশবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি 1 এপ্ৰিলৰ পৰা 15 জুনলৈকে দ্বিতীয়ত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰিছে। একেদৰে আজি তামোলপুৰ জিলা প্ৰশাসনে জিলাখনত এই নিষেধাজ্ঞা জাৰি কৰে। তামোলপুৰ জিলা আয়ুক্তই প্ৰকাশ কৰা মতে জিলাখনত 5 বৰ্গ ইঞ্চিতকৈ কম ব্যাসাৰ্থৰ যিকোনো জালৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। লগতে কমি থকা মাছ ধৰাৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে। অসম আৰক্ষীৰ বিশেষ কাৰ্যকৰী গোটে আজি অভিযান চলাই গড়চুকৰ ISBTৰ পৰা এজন নকল সোণৰ সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে ধৃত লোকজন হ'ল উত্তৰ লখিমপুৰৰ নকাৰীৰ জাতি হৈছিল। লোকজনৰ পৰা আৰক্ষীয়ে প্ৰায় 1.5 কিলোগ্ৰাম ওজনৰ এখন নকল সোণৰ নাও, দুটা মোবাইল ফোন আৰু নগদ ধন জব্দ কৰে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে লোকজনক সোধা পোছা অব্যাহত ৰাখিছে।